এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দিছপুৰত কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। এন ডি এ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে আজি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাকে ধৰি দলৰ বিধায়কসকলে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰুলা ডুবি ৰাজহ গাঁৱৰ 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
জাগীৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি ইমানখিনি আমাৰ নামত আছে, আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছো যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে, মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে। এতিয়া কোনো আঁচনি নাই, খালি সংৰক্ষণ যাতে হৈ থাকে, এইটোৱে মেইন কথা।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহো পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছো আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছো। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলো আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছো। যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।
মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় আজি সাম্প্রতিক পরিস্থিতির প্রতি লক্ষ্য রাখি রাজ্যের অত্যাবশ্যকীয় সামগ্রী মূল্য নিরীক্ষণ ব্যবস্থার পর্যালোচনা করে। বৈঠকত বজারের সন্তুলন বর্তায় রখার অস্বাভাবিক মূল্য বৃদ্ধি রোধ করার কতবোর সিদ্ধান্ত গ্রহণ করা হয়। এই অনুসরি জেলা আয়ুক্তর নেতৃত্ব তিনি চারিদিনের ভিতর জেলা নিরীক্ষণ সমিতি গঠন করা হব। সকল দোকান আর পাইকারী বিপণীত খুচুরা তথা পাইকারী মূল্য প্রদর্শন করা বাধ্যতামূলক হব। কোনো দোকান প্রতিষ্ঠানে অস্বাভাবিকভাবে মূল্য বৃদ্ধি করলে এই প্রতিষ্ঠান সমূহের বাণিজ্যিক অনুজ্ঞাপত্র বাতিলকে ধরে অন্য কঠোর ব্যবস্থা গ্রহণ করা হব। বৈঠক লওয়া সিদ্ধান্ত অনুসরি অস্বাভাবিক মূল্য বৃদ্ধি ধরা পেলা আর এনে ঘটনা রোধ করার ক্ষেত্র পর্যায় নিরীক্ষণ তীব্রতর করে তোলা হব। একদরে জেলা আয়ুক্ত বণিক সংঘ আর বাণিজ্য সংস্থাসকলের মাজত সাপ্তাহিক পর্যালোচনা ব্যবস্থা করা হব। ইয়ার উপরি রন্ধন গ্যাসের বিতরণের ক্ষেত্রে দেখা দিয়া আহ্বান দূর করবলে প্রধানমন্ত্রী উজ্জ্বলা যোজনার হিতাধিকারীসকল দ্রুত আধার সংযোজনের দিহা করা হয়েছে। অত্যাবশ্যকীয় সামগ্রী মূল্য বৃদ্ধির ফলত কোনো দোকান প্রতিষ্ঠানে যাতে জনসাধারণক হাৰাশাস্তি করব নোৱাৰে সেয়া নিশ্চিত করার জেলা প্রশাসন সমূহ তৎপর হয়ে পড়েছে। যোরহাট জেলা আয়ুক্ত কার্যালয়ের সভাকক্ষত আজি এই সন্দর্ভত এখন গুরুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অত্যাবশ্যকীয় সামগ্রী মূল্য নিরীক্ষণ আর বজারের সুস্থিরতা বজায় রক্ষার সন্দর্ভত বিতংভাবে আলোচনা করা হয়। এই বৈঠকতে মূল্য বৃদ্ধি পরিস্থিতির উপর বজায় রাখবলে জেলা পর্যায়ের কার্যবাহিনী গঠন করা হয়। তদুপরি সামগ্রীর বজার মূল্য নিয়ন্ত্রণের ক্ষেত্রে পাইকারী আর খুচুরা ব্যবসায়ীসলের বাণিজ্যিক সংস্থাসমূহে লবলগিয়া প্রয়োজনীয় আর কার্যকরী পদক্ষেপ সন্দর্ভত নির্দেশ দিয়া হয়। দরং জেলাতো আজি জেলা আয়ুক্তর অধ্যক্ষতার অত্যাবশ্যকীয় সামগ্রী মূল্য নিয়ন্ত্রণ আর নিয়মীয় নিরীক্ষণের গঠন করা জেলা কার্যবাহিনীর প্রথম পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বরপেটা জেলাত কোনো ব্যবসায়ী যাতে নিজের ইচ্ছা অনুসরি সামগ্রী মূল্য বৃদ্ধি করে গ্রাহকক হাৰাশাস্তি করব নোৱাৰে তার জেলা প্রশাসনে নিরীক্ষণ ব্যবস্থা ত্বরান্বিত করে তুলিছে। এই উদ্দেশ্যে আজি জেলা আয়ুক্ত কার্যালয়ত অসামরিক যোগান বিভাগের অতিরিক্ত জেলা আয়ুক্ত যোগান বিভাগের প্রতিনিধি জেলাখনের বিভিন্ন বজারের ব্যবসায়ী সন্থা আর চেম্বার অব কমার্সর প্রতিনিধিসকলের উপস্থিতিত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সামগ্রীর মূল্য তালিকা সকলে দেখাক আড়ি থার ক্ষেত্র জেলা প্রশাসন আর যোগান বিভাগে কঠোর দৃষ্টি রাখব বলে সিদ্ধান্ত গ্রহণ করা হয়। জেলাখনের যোগান বিভাগের দলে বজার সমূহ নিয়মীয় নিরীক্ষণ অব্যাহত রাখিছে। রাজ্যজুড়ি পেট্রোল ডিজেল রন্ধন গ্যাস আদি অত্যাবশ্যকীয় সামগ্রীর দ্রুতগতিত হয়ে থাকা মূল্য বৃদ্ধির বিরুদ্ধে আজি জাতীয়তাবাদী যুব ছাত্র পরিষদ বজালী জেলা সমিতিয়ে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মালে এখন স্মারক পত্র প্রেরণ করে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি সেনাবাহিনীৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া দ্বিতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 180 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে সেনা বিষয়াসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে প্ৰাৰ্থীসকলক একাগ্ৰতা, অনুশাসন আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে। জিলাখনত যোৱা 11 মে'ত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমটো শিবিৰ অনুষ্ঠিত হৈছিল। অহা ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনে শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীসকলক সেনাবাহিনীত নিযুক্তিৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
আজি আমার অগ্নিবীরটা সেকেন্ড সেশন আছে। লাস্ট টাইম আমার 50 বাচ্চা আপিয়ার করেছে আর 3টা ছোহালি আপিয়ার করেছে। আজি আমার টোটাল 180 বাচ্চা আপিয়ার করেছে। ইয়ার মতে আপনার কো বিচার বহুত ভাল লাগিছে কি 72 আমার ছোহালি আজি আপিয়ার করেছে আর মোর দেন 120 আমার ইয়াত লড়া আপিয়ার করেছে। এনেকা আমি আর্মির লগত একটা সিলেকশন তো নাই, বাট আমি কিবা মেডিকেল স্ট্রেংথ আর স্ক্রিনিং করে আসো এতিয়া আর ইয়াত আমার হাইট আর পুল আপ হল বহুত ভাল লাগিছে কি আমার 50 to 180 বাচ্চা আজি আপিয়ার করেছে আর যেখানে ইউনো আরো বাচ্চা আমার চরাইদেউ ডিস্ট্রিক্টর ভিতর আছে। মোর এটাই রিকোয়েস্ট আছে, সাজেশন আছে কি আপনি সকল ওলাই আহক। আমার ইয়াত প্রত্যেক উইক আমি বেলেগ বেলেগ জায়গা আমি এটা করে আসো আর যদি আমার বেশি ডিমান্ড হব, আগতে আমি প্ল্যান করেছো কি আমি 4টাই করিম, বাট এটা আমি দেখেছো কি বহুত ডিমান্ড আহি আছে আর বোরহাট ফালের পর ডিমান্ড করে আছে, মানুষ সাপেখাজি ফালের পর ডিমান্ড করে আছে, মরাণ ফালের পর ডিমান্ড করে আছে। সো আমি কি করিম, এতিয়া আমি বোরহাটত গুছি যাম আর তার যেখানে বাচ্চা ওলাব আমি তাতে দিয়ে একটা স্ক্রিনিং ক্যাম্প পাতি, তার দিয়ে আমি একটা গ্রুপ বানাই দিম, এনেকো আমার প্ল্যান আছে।
2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয় নিযুক্তিৰ বাবে হ'বলগীয়া চি ই ই অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in পৰা ডাউনলোড কৰিব পাৰিব। আজি বিশ্ব মৌমাখি দিৱস। পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে উদ্ভিদৰ পৰাগ যুগত মৌমাখিৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 20 মে'ত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে 2017 চনৰ আজিৰ এই দিনটোত প্ৰথমবাৰলৈ বিশ্ব মৌমাখি দিৱস পালনৰ দিহা কৰিছিল। মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়াই মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বিগত 21 বছৰ ধৰি মৌ পালন কৰি অহা শইকীয়া মাজুলীৰ প্ৰথমগৰাকী মৌ পালক। বিশ্ব মৌমাখি দিৱস উপলক্ষে শ্ৰীশইকীয়াই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
ভীমকান্ত শইকীয়া ঘৰ মাজুলী মুদৈবিলৰ গাঁৱৰ। মই প্ৰথম কাঠৰ বাকচা নিজৰ ঘৰতে বনালো। বনাই হাবি পৰা এবাহ মৌ ধৰি আনিলো। মৌ ধৰি আনি আৰু সেই মৌ বাঁহৰ পৰা এতিয়া মোৰ প্ৰায় 20 বাঁহৰ ওপৰত আছে মৌ। মই নিজে ঘৰতে বহাই গৈ আছো। এতিয়া মই মৌ নহলে 1 ছেকেণ্ডো থাকিব নোৱাৰো। অকল মোৰ মৌৰ ওপৰতে গোটেই জীৱনটো মৌৱে হেৰি হৈ আছে। তেওঁলোকে মোক একো নকৰেও, কিন্তু চৰকাৰৰ পৰা সুবিধা দিছে, নাই দিয়াকে থকা নাই। মোৰ এতিয়া 22 বাঁহ আছে। ডি চি চাই প্ৰথম 1.5 লাখ দিলে, তাৰপৰা এতিয়া এ ডি অ চাই পইচা 30,000 দিলে মোৰ মৌ ফাৰ্ম ধেমাজি, ঢকুৱাখানা, শিৱসাগৰ এইবোৰ চবতে মই মৌজুল, লখিমপুৰ চবতে মই মৌ দিওঁগে। মানে
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। শিৱসাগৰ জিলাত অল ইণ্ডিয়া অৰ্গেনাইজেচন অব কেমিষ্ট এণ্ড ড্ৰাগিষ্টে আহান জনোৱা এই ধৰ্মঘটৰ প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনৰ ভালেসংখ্যক ফাৰ্মাচী প্ৰতিষ্ঠান আজি বন্ধ থাকে। নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাইও এই কাৰ্যসূচী গ্ৰহণ কৰে। অনলাইন ঔষধৰ যোগান আৰু বিক্ৰী বন্ধ কৰা, নিয়ন্ত্ৰণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা আদি দাবীৰে ঔষধ ব্যৱসায়ীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কোকৰাঝাৰ জিলাৰ ফাৰ্মাচীসমূহেও এই প্ৰতিবাদ কাৰ্যসূচীত ভাগ লয়। ইয়াৰ ফলত জিলাখনৰ অধিকাংশ ফাৰ্মাচী বন্ধ থাকে যদিও জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় আগবঢ়োৱাৰ স্বাৰ্থত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ 4খন, অসামৰিক চিকিৎসালয়ৰ ওচৰৰ 1খন আৰু BTC সচিবালয়ৰ সমীপৰ 1খন ফাৰ্মেচী খোলা ৰখা হয়। ডঃ ভৱেন্দ্ৰনাথ শইকীয়া প্ৰাসংগিক আৰু অনুভৱময় সাহিত্য সৃষ্টি বড়ো ভাষাৰ পাঠক সমাজৰ ওচৰলৈ লৈ যোৱা প্ৰশংসনীয় প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু অধ্যয়ন বিভাগত আজি মৰমৰ দেউতাৰ বড়ো ভাষালৈ অনুদিত গ্ৰন্থ আনচুলা আফা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আধুনিক ভাৰতীয় ভাষা আৰু অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰী উদাংশ্ৰী বড়োৱে অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰি পদ্মশ্ৰী সন্মানেৰে বিভূষিত অধ্যাপক অনিল কুমাৰ বড়োৱে কয় যে মৰমৰ দেউতা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য সমাজৰ জীৱনৰ গভীৰ অভিজ্ঞতাৰ দলিল আৰু এই অনুবাদৰ জৰিয়তে বড়ো ভাষাৰ পাঠকেও সেই অনুভৱ আৰু সাহিত্য সৌৰভ নতুন ৰূপত অনুভৱ কৰাৰ সুযোগ লাভ কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁই আজি দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ডঃ গোহাঁই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আয়ুক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম তথ্য আয়োগৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপেও কৰ্মৰত আছিল। ইয়াৰ উপৰি তেওঁ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ উপ সভাপতিৰ দায়িত্বও পালন কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দিছপুৰত কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল। জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁই দেহাৱসান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ান্স আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।